প্ৰথম চমুৱেল 13 অধ্যায়। চৌলৰ ৰাজত্ব, তেওঁ আজ্ঞা লংঘন, জোনাথনৰ বীৰ কাৰ্য, ফিলিষ্টিয়াসকল পৰাস্ত হোৱা। চৌলে 30 বছৰ বয়সত ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ ইজৰাইলৰ লোকসকলক 2 বছৰ শাসন কৰে। চৌলে ইজৰাইলৰ মাজৰ পৰা 3000 সৈন্য মনোনীত কৰিলে, তাৰে 2000 সৈন্য মিকমছত আৰু বৈত এল পৰ্বতত চৌলৰ লগত থাকিল, 1000 বিঞ্জামিন প্ৰদেশৰ গিবিয়াত জোনাথনৰ লগত থাকিল, আৰু আন সকলো লোকক তেওঁ নিজ নিজ তম্বুলৈ পঠাই দিলে। জোনাথনে গেবাত থকা পলেষ্টিয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলক পৰাস্ত কৰিলে আৰু পলেষ্টিয়াসকলে এই সকলো কথা শুনিলে। তাৰ পাছত চৌলে দেশৰ সকলো ফালে শিঙা বজাই ক'লে, ইব্ৰিয়াসকলে শুনক, এইদৰে পলেষ্টিয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলক চৌলে পৰাস্ত কৰা কথা ইজৰাইলৰ সকলো লোকে শুনিলে, আৰু ইজৰাইলসকল ফিলিষ্টিয়াসকলৰ কাৰণে ঘৃণাৰ পাত্ৰ হ'ল। তাৰ পাছত গিলগলত চৌলক লগ ধৰিবলৈ সৈন্যসকল একগোট হ'ল। এইদৰে পলেষ্টিয়াসকলে ইজৰাইলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে। তেওঁলোকৰ 30,000 ৰথ, 6,000 অশ্বাৰোহী আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে অসংখ্য পদাতিক সৈন্য আছিল। তেওঁলোকে আহি মিকমছত বৈত আবনৰ পূব দিশে চাৱনি পাতিলে। তেতিয়া ইজৰাইল লোকসকলে দেখিলে যে তেওঁলোক বিপদত পৰিছে, কাৰণ লোকসকলে যাতনা পাইছিল। সেয়ে লোকসকলে গুহাত, হাবিত, শিলৰ খুৰুঙত, দুৰ্গম ঠাইত আৰু গাঁতত নিজকে লুকুৱালে, আৰু কিছুমান ইব্ৰিয়া লোক জৰ্ডন পাৰ হৈ গাদ আৰু গিলিয়ত দেশলৈ গ'ল। কিন্তু চৌল গিলগলতে থাকিল আৰু তেওঁ অনুসৰণ কৰা লোকসকলে কঁপিবলৈ ধৰিলে। চমুৱেলে নিৰূপণ কৰাৰ দৰে চৌলে 7 দিন অপেক্ষা কৰিলে, কিন্তু চমুৱেল হলে গিলগললৈ নাহিল আৰু লোকসকল চৌলৰ পৰা ছিন্ন ভিন্ন হৈ গ'ল। চৌলে ক'লে, মোৰ ওচৰলৈ হোম বলি আৰু মংগলাৰ্থক বলিবোৰ আনা। তাৰ পাছত তেওঁ হোম বলি উৎসৰ্গ কৰিলে। হোম বলি উৎসৰ্গ কৰাৰ পাছত চমুৱেল আহি পালেহি, তাতে চৌলে তেওঁক মংগলবাদ কৰিবলৈ আগবাঢ়ি গ'ল। চমুৱেলে ক'লে, তুমি কি কৰিলা? চৌলে ক'লে, মই যেতিয়া দেখিলোঁ লোকসকল মোৰ পৰা ছিন্ন ভিন্ন হৈ গৈছে আৰু আপুনি নিৰূপিত সময়ত আহি পোৱা নাই, আনফালে পলেষ্টিয়াসকল আহি মিকমছত গোট খাই আছে, তেতিয়া মই ক'লো, পলেষ্টিয়াসকল এতিয়া মোৰ বিৰুদ্ধে গিলগললৈ নামি আহিছে আৰু মই যীহুৱাৰ দয়া নিবিচাৰিলোঁ, সেইকাৰণে মই সাহস কৰি হোম বলি উৎসৰ্গ কৰিলোঁ। সেয়ে চমুৱেলে চৌলক ক'লে, তুমি অজ্ঞানৰ কৰ্ম কৰিলা, তোমাৰ ঈশ্বৰ যীহুৱাই তোমাক যি আজ্ঞা দিছিল তাক পালন নকৰিলা, কৰা হ'লে যীহুৱাই ইজৰাইলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলেহেঁতেন, কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ'ব। যীহুৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্তি কৰিবৰ কাৰণে যীহুৱাই তোমাক যি আজ্ঞা কৰিছিল তুমি সেয়া পালন নকৰিলা। তাৰ পাছত চমুৱেলে তাৰ পৰা উঠিল আৰু গিলগলৰ পৰা বিঞ্জামিনৰ গেবালৈ গ'ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকসকলক গণনা কৰি প্ৰায় 600 লোক পালে। চৌল আৰু তেওঁ পুত্ৰ জোনাথন আৰু তেওঁ লগৰ লোকসকল বিঞ্জামিনৰ গেবাত থাকিল, কিন্তু পলেষ্টিয়াসকলে মিকমছত চাৱনি পাতিলে। পলেষ্টিয়াসকলৰ চাৱনিৰ পৰা হঠাতে আক্ৰমণ কৰা 3টা দল ওলাই আহিল। তেওঁলোকৰ এটা দল অফাৰ বাটেদি চোৱাল প্ৰদেশৰ ফাললৈ গ'ল, আন এটা দল বিপৰীত মুখে বৈত হৰুণলৈ গ'ল আৰু আনটো দল চবুইম উপত্যকাৰ সীমাৰে মৰুপ্ৰান্তৰ অভিমুখ কৰা ওপৰ অঞ্চলৰ বাটেদি গ'ল। সেই সময়ত গোটেই ইজৰাইল দেশত কোনো কমাৰ পোৱা নগৈছিল, কাৰণ পলেষ্টিয়াসকলে কয় কমাৰ থাকিলে ইব্ৰিয়াসকলে নিজৰ কাৰণে তৰোৱাল বা যাঠি গঢ়াই ল'ব। সেইকাৰণে নিজৰ নিজৰ অস্ত্ৰ বা কুঠাৰ বা কোৰ বা নাঙল হালেনেৰে ধাৰ দিবলৈ ইজৰাইলৰ লোকসকল পলেষ্টিয়াসকলৰ ওচৰলৈ নামি যাব লগা হয়। নাঙল আৰু চিপ্পাং ধাৰ কৰিবলৈ এক চেকলৰ তিনি ভাগৰ দুভাগ আৰু কোঠাৰ ধাৰ আৰু পোন কৰিবলৈ এক চেকলৰ তিনি ভাগৰ এভাগ লাগিছিল। সেয়ে যুদ্ধৰ সময়ত চৌল আৰু জোনাথনৰ সৈন্যসকলৰ হাতত তৰোৱাল বা যাঠি নাছিল, কেৱল চৌল আৰু তেওঁৰ পুত্ৰ জোনাথনৰ হাততহে আছিল। পলেষ্টিয়াসকল নগৰৰক্ষী সৈন্যসকল মিকমছলৈ ওলাই গ'ল।